প্ৰিয় বন্ধুসকল নমস্কাৰ, আহক আৰু এই সুবাৰ্তা শুনক। কিতাপৰ ছবিলৈ চাওক আৰু সাৱধানী শুনক। মনত ৰাখিব, যেতিয়া আপুনি বাজনা শুনিব তেতিয়া আপুনি আন ছবিলৈ চাব। এক নং ছবি আদিতি। আদিতে কেৱল ঈশ্বৰ আছিল আৰু সকলো আন্ধাৰ হৈ আছিল। মঙ্গলময় ঈশ্বৰে সকলোকে শাসন কৰে, যেনেকৈ আপুনি এই প্ৰথম ছবিখনত দেখিবলৈ পাইছে। ঈশ্বৰে জগতক সৃষ্টি কৰিলে আৰু পোহৰ হ'বলৈ আদেশ কৰিলে। তেওঁ সূৰ্যক দিনত পোহৰ দিবলৈ আৰু চন্দ্ৰক ৰাতি পোহৰ দিবলৈ সৃষ্টি কৰিলে।